আকাশবাণী গুৱাহাটী। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্ৰুপদী নৃত্যশিল্পী ডঃ সোণাল মানসিঙক আজি চলিত বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান। ৰাজ্যৰ সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ন্যায়ালয়ৰ সমান ক্ষমতাসম্পন্ন এখন স্থায়ী আয়োগ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা। ৰাজ্যৰ প্ৰশাসনত গুৰুত্বপূৰ্ণ সালসলনি। অসম আৰক্ষীৰ আৰক্ষী অধীক্ষকক জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নামকৰণৰ বাবে গৃহ বিভাগে অধিসূচনা জাৰি। ৰাজ্যত আজি তৃতীয় দিনাও গৰমৰ প্ৰকোপ অব্যাহত। গ্ৰীষ্ম প্ৰবাহত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু। আৰু এফ আই এইচ হকী প্ৰ লীগত আজি ভাৰতীয় পুৰুষ দলটো আৰ্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্ৰুপদী নৃত্যশিল্পী ডঃ সোণাল মানসিঙক আজি প্ৰদান কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ মানসিঙক এই বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে অসমত আধ্যামিক নৱজাগৰণৰ সূচনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজি বিশ্বৰ প্ৰেক্ষাপটত দাঙি ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে 1986 চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিলৈ এই বঁটা আগবঢ়াই আহিছে। এই বঁটাত নগদ ধনৰ উপৰি এখন প্ৰশংসাপত্ৰ, এটা সোণৰ পদক, এখন শৰাই আৰু অংগবস্ত্ৰ আগবঢ়োৱা হয়। 2008 চনৰ পৰা প্ৰতি 3 বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰি অহা হৈছে। ৰাজ্যৰ সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ন্যায়ালয়ৰ সমান ক্ষমতাসম্পন্ন এখন স্থায়ী আয়োগ গঠনৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰি এই কথা উল্লেখ কৰে। তেওঁ কয় যে অহা অক্টোবৰত হ'বলগীয়া বিধানসভা অধিৱেশনত ইয়াৰ অনুমোদন লোৱা হ'ব। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইপিনে চিকিৎসা খণ্ডৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ডঃ শৰ্মাই কয় যে ৰাজ্যত শীঘ্ৰে নতুনকৈ 400 চিকিৎসকক নিযুক্তি দিয়া হ'ব। তেওঁ কয় যে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিদেশী নাগৰিকৰ NRCত নাম থাকিলেও তেওঁলোকে ৰাজ্য এৰিব লাগিব। একে নামৰ সুযোগ লৈ বহুলোকে বেলেগ বেলেগ জিলাৰ লোককো পিতৃ পৰিচয় দি NRCত নাম অন্তৰ্ভুক্ত কৰিছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে NRCত ভুৱা তথ্যৰে নাম অন্তৰ্ভুক্ত কৰাৰ বাবে একাংশ যুৱকে বহিঃৰাষ্ট্ৰত প্ৰশিক্ষণ লৈ অহাৰো অভিযোগ তোলে।
যোৱাকালি ৰাতিও আমি 19 গৰাকী ব্যক্তিক পুষ্টবেক কৰিছো। খুব সম্ভৱ আজিও 9 গৰাকী ব্যক্তিক আমি পুষ্টবেক কৰিম আৰু এইটো অসমত বৰ্তমান চলিব। কিন্তু এইটো ঠিক যে লাখে লাখে মানুহক পুষ্টবেক কৰাটোতো সম্ভৱ নহয়, কিন্তু যিমান দূৰ সম্ভৱ আমি পুষ্টবেকৰ কাম হাতত লৈছো। NRCত নাম থাকক বা নাথাকক, যদি আমি বুজি পাওঁ যে তেখেত বিদেশী, আমি তেওঁলোকক পুষ্টবেক কৰিম। এইটোৱে বৰ্তমান চৰকাৰৰ নীতি। NRCত নাম থকাৰ পিছতো যদি আমি বিদেশী বুলি গম পাওঁ, কাৰণ NRCত নাম বহুতে চলে বলে কলে কৌশলেও সোমাইছে। কোনোবাই কৰিমগঞ্জত যদি চাহাবুদ্দিন আছে, বাইহাটা চাৰিআলিৰ পৰা মানুহে গৈ তেওঁক বিচাৰি আনিছে, আনি কৈছে পিতা পুত্ৰৰ মিলন হ'ল। গতিকে যি ধৰণে অসমত NRC হ'ল, সিয়ে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে বহুত সন্দেহৰ সৃষ্টি কৰে। গতিকে আমি সিদ্ধান্ত লৈছো যে NRCত নাম থাকক বা নাথাকক, যদি বিদেশী বুলি তেওঁক আমি সম্পূৰ্ণভাৱে বুজি পাওঁ, তেতিয়াহ'লে আমি তেওঁক পুষ্টবেক কৰিম।
ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত বহুকেইগৰাকী প্ৰশাসনিক বিষয়াৰ সালসলনি ঘটাইছে। কৰ্মচাৰী বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ সচিব তথা অসম উদ্যোগিক উন্নয়ন নিগম AIDCৰ পৰিচালন সঞ্চালকৰ অতিৰিক্ত দায়িত্ব থকা মানৱেন্দ্ৰ প্ৰতাপ সিঙক পূৰ্বৰ দায়িত্বৰ পৰা আঁতৰাই মীন বিভাগৰ সচিব আৰু অসম পৰিবহণ আয়ুক্তৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত তথা পৰিবহণ আয়ুক্তৰ অতিৰিক্ত দায়িত্বত থকা মেঘনিধি দাহালক AIDCৰ পৰিচালন সঞ্চালক হিচাপে বদলি কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব ডঃ এম এছ লক্ষ্মীপ্ৰিয়াক গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। একেদৰে গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত হেমাংগ নবীশক কাছাৰৰ অতিৰিক্ত জিলা আয়ুক্ত পদলৈ সলনি কৰি এই দায়িত্বৰ পৰা ডঃ ধ্ৰুৱজ্যোতি হাজৰিকা গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তৰ পদলৈ বদলি কৰা হৈছে। অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক তথা মীন আৰু আবকাৰী বিভাগৰ আয়ুক্ত আৰু সচিব ৰাকেশ কুমাৰক এই দায়িত্বৰ পৰা আঁতৰাই দিয়া হৈছে। ইপিনে অসম আৰক্ষীৰ সকলো আৰক্ষী অধীক্ষকক জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নামকৰণৰ বাবে গৃহ বিভাগে অধিসূচনা জাৰি কৰিছে। এই সন্দৰ্ভত যোৱা 5 জুনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত প্ৰস্তাৱ গৃহীত হৈছিল। এই অনুসৰি সকলো জিলা আৰক্ষী অধীক্ষক চি আই ডি বি আই ইও বিশেষ শাখা তদাৰকী আৰু দুৰ্নীতি প্ৰতিৰোধ শাখা সীমান্ত শাখা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা অগ্নি আৰু জৰুৰী সেৱা আৰু বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ আৰক্ষী অধীক্ষকসকলক জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নতুন নামকৰণ কৰা হৈছে। অধিসূচনাত উল্লেখ কৰা অনুসৰি সম্প্ৰতি আৰক্ষী অধীক্ষকৰ পদবীত থকা বিষয়াসকলে ৰাজ্যৰ আৰক্ষীৰ ইউনিফৰ্মৰ ৰীতি অনুসৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ প্ৰতীক পৰিধান কৰিব। উল্লেখযোগ্য যে ৰাজ্যত নতুনকৈ গঠন কৰা সমজিলাৰ আৰক্ষী প্ৰশাসনৰ মুৰববীক সমজিলা আৰক্ষী অধীক্ষক হিচাপে নামকৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ আৰক্ষী অধীক্ষকসকলৰ পদবীৰ নতুন নামকৰণ কৰাটো প্ৰয়োজনীয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। সেৱা সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা 11 বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজিৰ শিতানত পৰিবহণ আৰু আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোকপাত কৰিবলৈ লোৱা হৈছে।
বিগত দশকত ভাৰতৰ সামগ্ৰিকভাৱে সংহত আৰু অভূতপূৰ্ব পৰিসৰত আন্তঃগাঁথনিৰ উন্নয়ন হোৱাটো পৰিলক্ষিত হৈছে। প্ৰতিদিনে ঘাইপথ নিৰ্মাণৰ হাৰ 34 কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে। এয়া 2014 চনতকৈ 3 গুণ অধিক। ভাৰতমালা পৰিযোজনাৰ অধীনত 20,000 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 2014 চনৰ পৰা নিৰ্মাণ কৰা 7.8 লাখ কিলোমিটাৰৰ অধিক পথৰ সৈতে 99% গাঁও সংযোগ কৰা হৈছে। প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰ প্লেনত 44টা মন্ত্ৰালয় আৰু 37খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত আন্তঃগাঁথনি উন্নয়নৰ বাবে জি আই এছ আধাৰিত ডিজিটেল প্লেটফৰ্ম একত্ৰিত কৰা হৈছে। দেশৰ ৰেলৱেৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। 45,000 কিলোমিটাৰৰো অধিক পথত বিদ্যুৎ চালিত ৰেল সেৱাৰ সূচনা কৰা হৈছে। 68খন বন্দে ভাৰত এক্সপ্ৰেছ 333খন জিলাৰ সৈতে সংযোগ কৰা হৈছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 1,300ৰো অধিক ষ্টেচন আধুনিকীকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে বিমান পৰিবহণৰ ক্ষেত্ৰতো বহু ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিছে। উন্নয়নৰ এই মাইলৰ খুঁটি আৰু উৎপাদনশীলতাই দেশক 2047 চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব।
ৰাজ্যত একেৰাহে আজি তৃতীয় দিনাও গৰমৰ প্ৰকোপ অব্যাহত আছে। কালি যোৰহাট গুৱাহাটী ডিব্ৰুগড় তেজপুৰ শিলচৰ মাজবাটত পাৰাস্তম্ভই 37 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছিল। লখিমপুৰত কালি সৰ্বোচ্চ উষ্ণতা আছিল 38 ডিগ্ৰী চেলছিয়াছ। আৰ্দ্ৰতা বৃদ্ধিৰ বাবে 37 ডিগ্ৰী চেলছিয়াছ উষ্ণতাটো 43 ডিগ্ৰী চেলছিয়াছ উষ্ণতাৰ দৰে অনুভৱ হৈছে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ গায়ত্ৰী কলিতাই প্ৰকাশ কৰিছে। ডঃ কলিতাই প্ৰকাশ কৰা মতে আজিৰে পৰা অসম আৰু অৰুণাচলৰ দুই এঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কাইলৈৰ পৰা পশ্চিম অসমৰ ধুবুৰী, দক্ষিণ হালমাৰা, মানকাছৰ, গোৱালপাৰা, কোকৰাঝাৰ, মধ্য অসমৰ পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলং, গোলাঘাট, উত্তৰ পূব অসমৰ ধেমাজি, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাৰ ঠাই বিশেষে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা প্ৰকাশ কৰিছে। গ্ৰীষ্মৰ প্ৰকোপত কালি ৰাজ্যৰ বিভিন্ন অঞ্চলত 3গৰাকী লোকৰ মৃত্যু হয়। দুলিয়াজান অইলৰ কেন্দ্ৰীয় অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ নিচেই সমীপতে গৰমৰ প্ৰকোপত দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ অস্থায়ী শ্ৰমিক এগৰাকীৰ মৃত্যু হয়। মৃত শ্ৰমিকজন বাইহাটা চাৰিআলিৰ ননৰা গাঁৱৰ জগদীশ কলিতা বুলি চিনাক্ত কৰা হৈছে। হাজো থানাৰ অন্তৰ্গত দামপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী আল্টা হুছেইনৰ তীৱ গৰম সহিব নোৱাৰি মৃত্যু হোৱা বুলি চিকিৎসকে পৰিয়ালক জানিবলৈ দিয়ে। গোৱালপাৰা জিলাৰ মাটিয়াতো কালি উৎকট গৰমৰ ফলত নকিবুজ্জামান নামৰ এজন লোকৰ মৃত্যু হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ মাধৱদেৱৰ 536 সংখ্যক আবিৰ্ভাৱ মহাপুৰুষ মহোৎসৱ পালন কৰা হৈছে। কামৰূপ জিলাৰ শুৱালকুছি একশৰণ মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ শুৱালকুছিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। আজি পুৱা উষা কীৰ্তন আৰু ধৰ্মীয় পতাকা উত্তোলন কৰা হয়। দিনৰ ভাগত নাম প্ৰসংগ পাঠ, চৰিত তোলা, সেৱাৰ গীত পৰিৱেশন কৰাৰ লগতে ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। বৰপেটা জিলাত গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰ, বৰপেটা সত্ৰ, বাৰাদী সত্ৰ আদিত আজি পুৱাৰে পৰা মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বিশেষকৈ বৰপেটা সত্ৰত সত্ৰীয়া পৰম্পৰাৰ অংশ হিচাপে নিয়মীয়া প্ৰসংগৰ উপৰি নৈমিত্তিক প্ৰসংগৰ আয়োজন কৰা হৈছে। জিলাখনত গুৰুজনাৰ জন্মোৎসৱ পালনৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
সত্ৰনগৰী বৰপেটাকে ধৰি বৰপেটা জিলাৰ বিভিন্ন সত্ৰ নামঘৰত আজি মহাপুৰুষ মাধৱদেৱৰ 536 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে পালন কৰা হৈছে। মহাপুৰুষজনাই বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদী সত্ৰ, বৈঠাপুত্ৰা সত্ৰ আদিকে ধৰি কেইবাখনো সত্ৰ বৰপেটা আৰু বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত স্থাপন কৰিছিল। এই আটাইবোৰতে গুৰুজনাৰ জন্মোৎসৱ কাৰ্যসূচী পালন কৰা হৈছে। বিশেষকৈ সুন্দৰীদিয়া সত্ৰ আৰু বৰপেটা সত্ৰত কালিৰ পৰাই আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। বৰপেটা সত্ৰত কালি এই জন্মোৎসৱ কাৰ্যসূচীৰ অংশ হিচাপে বুঢ়াসত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে 100 পুৰুষ মহিলাক শৰণ দিয়ে। আজি নিয়মীয়া প্ৰসংগৰ উপৰি সত্ৰখনত নৈমিত্তিক প্ৰসংগ কৰা হৈছে। নৈমিত্তিক প্ৰসংগৰ অংশ হিচাপে গায়ন বায়ন পৰিৱেশন, ঘোষা কীৰ্তন পৰিৱেশন, বিয়া কীৰ্তন পৰিৱেশন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ধৰ্মালোচনী সভাৰো আয়োজন কৰা হৈছে। মহাপুৰুষ মাধৱদেৱ স্থাপিত সত্ৰৰ উপৰি বৰপেটাত শ্ৰীমন্ত শংকৰদেৱ আৰু বিভিন্ন আটাপুৰুষে স্থাপন কৰা বহু সত্ৰ নামঘৰ আছে। সেইবোৰতো মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ কাৰ্যসূচী পালন কৰা হৈছে। আজি পুৱাৰে পৰা এই সত্ৰ নামঘৰবোৰত সেৱা জনাবলৈ বহু লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে।
IFH হকী প্ৰ লীগ প্ৰতিযোগিতাত আজি সন্ধিয়া নেডাৰলেণ্ডছৰ আমষ্টেলভিনৰ ৱেগেনাৰ হকী ষ্টেডিয়ামত ভাৰতীয় পুৰুষ দলটো আৰ্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 6:30 আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ 11 খেলৰ পৰা 15 লাভ কৰি ভাৰত বৰ্তমান চতুৰ্থ স্থানত আছে। ইয়াৰ পূৰ্বে কালি দুয়োটা দলৰ মাজত অনুষ্ঠিত এখন খেলত ভাৰত আৰ্জেণ্টিনাৰ হাতত 3-4 ফলাফলত পৰাজিত হয়। ভাৰতৰ হৈ হৰমনপ্ৰীত সিঙে 3 আৰু অভিষেকে 1 গ'ল দিয়ে। আৰ্জেণ্টিনাৰ হৈ মেটিয়াছ ৰে, লুকাছ মাৰ্টিনেজ, ছেণ্টিয়াগো তাৰাজুনা আৰু লুচিঅ' মেণ্ডেজে 1 গ'ল দিয়ে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া শুনো আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি।
প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহত জনজীৱন বিপৰ্যস্ত, বৃহৎ নদীবান বন্ধৰ দাবীত প্ৰধানমন্ত্ৰীলৈ যুৱ ছাত্ৰ পৰিষদৰ পত্ৰ, মধ্যাহ্ন ভোজনৰ ঠিকা বেচৰকাৰী সংস্থাক দিয়াৰ প্ৰতিবাদ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। অক্ষয় পাত্ৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াৰ তীব্ৰ বিৰোধিতাৰে কালি গুৱাহাটীৰ খানাপাৰাত শ শ ৰান্ধনি সহায়িকা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিগত কিছুদিন ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উৎকট গৰমত সাধাৰণ জীৱন যাত্ৰা ব্যাহত হোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰীষ্মপ্ৰবাহত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ বাতৰি দৈনিক জনভূমি কাকতে শীৰ্ষ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নামনি সোৱণশিৰি নদীবান্ধকে ধৰি অসমক প্ৰভাৱিত কৰিব পৰা প্ৰস্তাৱিত সকলো নদীবান্ধ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিখন জিলা সমিতিয়ে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতখনে অন্যতম প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। বান নিয়ন্ত্ৰণ আৰু জল ব্যৱস্থাপনাৰ বাবে অসমৰ লগতে আন ৰাজ্য কেন্দ্ৰীয় মহাকাশ প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিয়াৰ বাতৰিটো দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ নিৰুপমা বৰঠাকুৰ। আমাৰ আজি পুৱা 7:05 বাতৰিত লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনৰ বাতৰিটোত কালি প্ৰথম দিনা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই 4 বিনিময়ত 43 সংগ্ৰহ কৰা বুলি কোৱা হৈছিল। দৰাচলতে দক্ষিণ আফ্ৰিকাইহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 4 বিনিময়ত 43 কৰিছিল। এই অনিচ্ছাকৃত ভুলৰ বাবে আমি দুঃখিত। লখিমপুৰ জিলাৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ বগৰীগুৰি নিবাসী খগেন মৰাঙৰ কালি নিজা বাসভৱনত মৃত্যু হয়। লুইতপৰীয়া হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক, বিজেপিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা তথা সমাজসেৱক মৰাঙৰ মৃত্যুৰ সময়ত বয়স আছিল 64 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্ৰুপদী নৃত্যশিল্পী ডঃ সোণাল মানসিঙক আজি চলিত বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান। ৰাজ্যৰ সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ন্যায়ালয়ৰ সমান ক্ষমতাসম্পন্ন এখন স্থায়ী আয়োগ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা। ৰাজ্যৰ প্ৰশাসনত গুৰুত্বপূৰ্ণ সাল সলনি, অসম আৰক্ষীৰ আৰক্ষী অধীক্ষকক জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নামকৰণৰ বাবে গৃহ বিভাগৰ অধিসূচনা জাৰি। ৰাজ্যত আজি তৃতীয় দিনাও গৰমৰ প্ৰকোপ অব্যাহত। গ্ৰীষ্ম প্ৰবাহত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু। আৰু এফ আই এইচ হকী প্ৰ লীগত আজি ভাৰতীয় পুৰুষ দলটো আৰ্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ।